এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 3:30 বজা পৰ্যন্ত 56.41% ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত 48.14%, ডিব্ৰুগড়ত 45%, চৰাইদেউত 50.94%, শিৱসাগৰত 57.72%, মাজুলীত 61.67%, যোৰহাটত 57%, গোলাঘাটত 52.51%, ধেমাজিত 62.1%, লখিমপুৰত 66.5%, শোণিতপুৰত 52.5% আৰু বিশ্বনাথত 56.89% ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত 58.55%, হাইলাকান্দিত 60.10% আৰু শ্ৰীভূমি জিলাত 60.15% ভোটদান সম্পন্ন হৈছে। সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত, দুই এটা স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহি পৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰী গাঁও পঞ্চায়তত 4 শতাধিক লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। অহা 7 মেত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাইছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জিলা প্ৰশাসনে প্ৰিজাইডিং পলিং বিষয়াৰ গোটক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাতছিঙিমাৰী মহাবিদ্যালয়ত 112টা প্ৰিজাইডিং আৰু পলিং গোটক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলা অতিৰিক্ত আয়ুক্ত ৰিপণজ্যোতি নাথৰ উপস্থিতিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ বিয়লিৰ ভিতৰত জিলাখনৰ মুঠ 406টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 448টা প্ৰিজাইডিং আৰু পলিং বিষয়াৰ গোটক তৃতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ আজি 67সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চহকী তথা সম্ভ্ৰান্ত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বৰেণ্য লোকসকলৰ অৱদানক স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিষদৰ বিষয়া, কৰ্মচাৰী তথা পঢ়ুৱৈ সমাজলৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন ঘটনাক্ৰমৰ মাজত যদি 7টা দশক অতিক্ৰম কৰিবলৈ আগবঢ়া পৰিষদে অসমৰ সাহিত্য, সমাজ, সাংস্কৃতিক ঐতিহ্যকে ধৰি বহু মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। পৰিষদে সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ্ৰন্থবেলাকে ধৰি বহু প্ৰকল্পৰ কাম হাতত লৈ আগবাঢ়ি যোৱাটো এক শুভ লক্ষণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পৰিষদৰ এই কাৰ্যৰ প্ৰতি অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি যাব বুলিও তেওঁ প্ৰকাশ কৰে। ৱেব সন্মিলন 2025ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ ৱৰ্ল্ড কনভেনশ্যন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজিৰ এই সন্মিলনত উপস্থিত থাকি কয় যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয় যে ভাৰততকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত জনসংখ্যা কম যদিও চলচ্চিত্ৰ গৃহৰ সংখ্যা যথেষ্ট বেছি। পশ্চিম কাৰ্বি আংলং জিলাত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হৈছে। বনৰীয়া হাতীৰ আক্ৰমণত তৰাডুবি গাঁৱৰ মইনা বৰদলৈ নামৰ 45 বছৰীয়া মহিলাগৰাকী নিহত হয়। জংঘলৰ এটা পথেৰে গৈ থকা অৱস্থাত মহিলাগৰাকীক হাতীয়ে আক্ৰমণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ ছেইণ্ট এগনেছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰমা বনাৰৰ আজি পুৱতি নিশা মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। শিক্ষয়িত্ৰীগৰাকীৰ নশ্বৰ দেহত তেওঁৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী, সহকৰ্মী আৰু গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিশিষ্ট শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ হাফলঙতে শোকৰ ছাঁ পৰে। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।